빌립보서 2장 볼로 크리스티어 জীবন 이것에 해물 파이 허컬 প্রভুত 아নন্দ করক 이 একে কথাকে আপনালোকলে লিখিবার ভাবে মূল কোনো সমস্যা হোৱা নাই আৰু হে বুৰে আপনালোকক নিৰাপদে ৰাখিব হে কুকুর হটলৈ সাবধানে থাকিব হে দুষ্কৰ্মকাৰী সকলৰ প্ৰতি সাবধান হওক আৰু জি হকলে ছিন্ন ভিন্ন কৰিব বিচাৰে নিহতলৈকো সাবধানে থাকক কিয়নো আমি হে প্ৰকৃততে সুনত হোৱা লোক আমি ঈশ্বৰৰ আত্মাৰে আরাধনা করু আর খ্রিস্ট যীশুত গৌরব করু আর মাংসত একো ভরসা নকরু তথাপি মই হলে মাংসটো ভরসা করলে করব পারো কোনোৱে যদি মাংসত ভরসা করব পারে বলে ভাবে তেনে হলে তাতকৈ মই অধিক ভরসা করব পারো মই অষ্টম দিনত সুনত হওয়া ইসরায়েল জাতির বিন্যামিন পৈদর ইব্রী সকলের মাজর এজন আর বিধানর সম্বন্ধে এজন পরিচি মই উদ্যমের মণ্ডলীর তাৰণাকারী আর বিধানর ধার্মিকতার সম্বন্ধে নির্দোষী আছিল কিন্তু মোৰ পক্ষে যি যি লাভ আছিল সেই সকলোকে খ্ৰীষ্টৰ কাৰণে মই মূল্যহীন যেন মানিলোঁ মোৰ প্ৰভু খ্ৰীষ্ট যীশুৰ জ্ঞানৰ উত্তমতাৰ কাৰণে মই সকলোকে মূল্যহীন যেনহে মানিছোঁ আৰু তেওঁৰ কাৰণে সকলোকে অগ্ৰাহ্য কৰিলোঁ যাতে মই তেওঁক লাভ কৰিব পাৰোঁ আৰু এতিয়া মই তেওঁক বিচাৰি পালোঁ মোৰ নিজ ধাৰ্মিকতা বা বিধানৰ পৰা পোৱা ধাৰ্মিকতাৰে ধাৰ্মিক নহয় ইয়াৰ পৰিৱৰ্তে মই খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ঈশ্বৰৰ পৰা পোৱা ধাৰ্মিকতাৰে ধাৰ্মিক হলোঁ এই ধাৰ্মিকতা তেওঁক জনাৰ যোগেদি তেওঁৰ পুনৰুত্থানৰ শক্তি আৰু তেওঁৰ দুখভোগৰ সহভাগিতাত মই খ্ৰীষ্টৰ মৃত্যু সমৰূপ হৈ তেওঁৰ দ্বাৰাই ৰূপান্তৰিত হৈছো যাতে কোনো প্ৰকাৰে মৃত লোকৰ পুনৰুত্থানৰ ভাগী হ'ব পাৰোঁ মই এইবোৰ এতিয়ালৈ গ্ৰহণ কৰিব পৰা নাই সেইবাবে মই এতিয়াও সিদ্ধ হোৱা নাই কিন্তু যি কাৰণত খ্ৰীষ্ট যীশুৰ দ্বাৰাই মোক নিয়ন্ত্ৰণ কৰা হ'ল মই যেন কোনো প্ৰকাৰে সেইবোৰক মোৰ অধীনত কৰিব পাৰোঁ তাৰ বাবে মই চলি আছো হে ভাইসকল মই যে সেয়া মোৰ অধীনত কৰিলোঁ সেই বিষয়ে এনে নহয় সেই বিষয়ে এনে ভাৱ এতিয়ালৈকে কৰা নাই কিন্তু মই এই কাম কৰোঁ পাছত থকা সকলোকে পাহৰি আগত থকা বোৰলৈহে যত্ন কৰোঁ খ্ৰীষ্ট যীশুৰ ঈশ্বৰে কৰা স্বৰ্গীয় আমন্ত্ৰণৰ বতাৰৰ অৰ্থে ঘাইকৈ আগবাঢ়ি গৈ আছো এতেকে আমি যিমান সিদ্ধ লোক আছো সকলোৱে সেইৰূপে ভাবক আৰু যদি কোনো বিষয়ে আপোনালোকৰ অন্য ভাৱ থাকে তেনেহলে ঈশ্বৰে সেই বিষয়ে আপোনালোকলৈ প্ৰকাশ কৰিব যি কাৰণতেই নহওক আমি যি পথত এইখিনি পালন কৰোঁ তাতেই যেন অনুসৰণ কৰি চলো হে ভাইসকল আপোনালোকেও মোৰ অনুকাৰী হওক আৰু আপোনালোকৰ আৰ্শীস্বৰূপ যি আমি আৰু আমাৰ দৰে যিসকলে জীৱন যাপন কৰে তেখেতসকলক অনুসৰণ কৰক মই আপোনালোকক বাৰে বাৰে কৈছো এতিয়াও চকুলো টুকিয়ে কওঁ আপোনালোকৰ অনেকে জীয়াই থাকিও খ্ৰীষ্টকোচৰ শত্ৰু হৈ আছে তেখেতসকলৰ শেষ গতি সৰ্বনাশ পেটেই তেখেতসকলৰ ঈশ্বৰ নিজ নিজ লাজত তেখেতসকলৰ গৌৰৱ আছে তেখেতসকলে পাৰ্থিব বিষয়বোৰৰ বিষয়ে ভাবি থাকে কিয়নো আমি যি ৰাজ্যৰ মানুহ সেই ৰাজ্য স্বৰ্গত আছে আৰু স্বৰ্গৰ পৰাই আহিব বুলি আমাৰ প্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টলৈ অপেক্ষা কৰি আছো তেওঁ যি কাৰ্যসাধ গুণেৰে সকলোকে বহিভূত কৰিব পাৰে তেনেদৰেই তেওঁ আমাৰ এই নিশ অৱস্থাৰ শৰীৰক ৰূপান্তৰণ কৰি তেওঁৰ প্ৰতাপৰ শৰীৰৰ সমৰূপ কৰিব